গীতমালা পাৰধ্যায় প্ৰধান বাদ্যকৰ নিমিত্তে চিমিনিত সুৰত গোৱা দাউদৰ ৰচিত গীত। হে জিহুৱা, সহায় কৰা, তোমাৰ ভক্তসকল নোহোৱা হ'ল, বিশ্বাসীসকল মনুষ্যৰ মাজৰ পৰা অদৃশ্য হৈ গ'ল। মানুহে মানুহৰ ওচৰত মিছা কথা কয়, তেওঁলোকে তৈল মদনকাৰী, উঠ আৰু চলনা ভৰা দুই মনৰ অন্তৰে কথা কয়। তেওঁলোকৰ তৈলমুদি উঠ আৰু ভীষণ গৰ্বিত জিভাক যেন জিহুৱাই কাটি পেলায়। সেইসকলে কয়, আমাৰ জিভাৰেই আমি জয় কৰিম, আমাৰ উঠ যেতিয়া আমাৰ নিজৰেই, কোন আমাৰ ওপৰত প্ৰভু হ'ব। জিহুৱাই কৈছে, দুখীসকলৰ উপদ্ৰৱ আৰু অভাৱীসকলৰ কেকনিৰ কাৰণে মই এতিয়া জাগি উঠিম, নিৰাপত্তা কামনা কৰাসকলক মই নিৰাপদে ৰাখিম। জিহুৱাৰ প্ৰতিজ্ঞাবোৰ বিশুদ্ধ, সেইবোৰ যেন মাটিত বহুৱা এক অগ্নিশালত শোধন কৰা ৰূপ, সাতবাৰকৈ বিশুদ্ধ কৰা ৰূপ। হে জিহুৱা, তুমিয়ে আমাক নিৰাপদে ৰাখিবা, এই কালৰ লোকসকলৰ হাতৰ পৰা চিৰকাল আমাক ৰক্ষা কৰিবা। লোকসকলৰ মাজত যেতিয়া দুষ্টতা আদৰণীয় হয়, দুষ্টবোৰে তেতিয়া বিনা বাধাই চাৰিওফালে ঘূৰি ফুৰে।